আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া ছয় বজাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। বৃহস্পতিবাৰৰ নিশা 92 বছৰ বয়সত দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। শেষকৃত্যৰ পূৰ্বে শিখ পুৰোহিত আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। গাৰ্ড অৱ অনাৰ প্ৰদৰ্শনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্য নেতাসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। কলিয়াবৰত নতুনকৈ 3,238 পৰিয়ালৰ মাজত আজি ৰেচন কাৰ্ড বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। মৰিগাঁৱৰ ভূৰবন্ধা ৰাস মন্দিৰ পৰিসৰত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত সমষ্টিটোৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ কাৰ্যসূচীত মৰিগাঁও সমষ্টিৰ মুঠ 14,324 হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী শ্ৰীবৰাই ভাষা সাহিত্যৰ বিকাশৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বিভিন্ন দিশত চাহ জনগোষ্ঠীৰ লোকসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই অনুষ্ঠানত দিয়া ভাষণত কয় যে বৃহত্তৰ অসমীয়া জাতি গঠন তথা ৰাজ্যখনৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীৰ লোকসকলৰ অপৰিসীম অৱদান আছে। বিগত 200 বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটোৰ এইসকল লোকৰ ত্যাগ আৰু পৰিশ্ৰমৰ বলত বৰ্তি আছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে চাহ জনগোষ্ঠীৰ লোকসকলৰ উন্নয়নৰ বিভিন্ন দিশত চেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, বিনোদ হাজৰিকাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিৱসাগৰ ছোৱালী মহাবিদ্যালয় প্ৰাংগণত 3-দিনীয়া কাৰ্যসূচীৰে সদৌ অসম কবি সন্মিলনত 17th দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনা মহাবিদ্যালয় প্ৰাংগণত এই উপলক্ষে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। পুৱাৰ ভাগত সদৌ অসম কবি সন্মিলনৰ 37খন পতাকা একেলগে উত্তোলন কৰা হয়। সন্মিলনৰ পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে আজিয়ে সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচিত কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাতত সংবাদ মাধ্যমৰ প্ৰচাৰ বিমুখ 3গৰাকী ব্যক্তিৰ সৈতে আলোচনাৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত দৃষ্টিবাধিতসকলৰ বাবে নিৰলসভাৱে কাম কৰি অহা সংগঠন KRU 365 নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক ভৃগু বৰঠাকুৰ, সমাজৰ অৱহেলিত তথা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি অহা সংগঠন হেল্পএইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জলিনা দেৱ চৌধুৰী আৰু বাটে পথে অৱহেলিত অনাদৃত হৈ ঘূৰি ফুৰা কুকুৰ মেকুৰী প্ৰতিপালন কৰা সংগঠন অভিনৱ প্ৰয়াসৰ অধ্যক্ষ উৰ্মিমালা দাসৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 03612662876 অথবা 26623325 নম্বৰ দুটাত ফোন কৰি 3গৰাকী অতিথিৰ সৈতে কথা পাতিব পাৰিব। উত্তৰ পূব সীমান্ত ৰেলৱে কোভিডৰ সময়ছোৱাৰ পৰা বিশেষ ৰেলগাড়ীৰূপে চলাচল কৰাই থকা 60খন ৰেলগাড়ীক পুনৰ ইয়াৰ পূৰ্বৰ নম্বৰেৰে চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ 19 জোৰা ৰেলগাড়ী, লামডিং সংমণ্ডলৰ অধীনৰ 15 জোৰা ৰেলগাড়ী আৰু ৰঙিয়া সংমণ্ডলৰ অধীনৰ 6 জোৰা ৰেলগাড়ী আছে। ইয়াৰ ভিতৰত শিমলুগুৰি আৰু ডিব্ৰুগড়ৰ মাজত 75904 আৰু 75905, মাকুম আৰু ডাঙৰীৰ মাজত চলাচল কৰা 55603 আৰু 55604 ৰেলগাড়ী দুখনো আছে। অসম এথলেটিকছ সন্থাৰ উদ্যোগত মৰিগাঁও জিলা ক্ৰীড়া সন্থা আৰু জিলা প্ৰশাসনৰ সহযোগত কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত প্ৰায় 1500ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনৰ আজিৰ কাৰ্যসূচী সম্পৰ্কত এয়া আমাৰ মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা ডালিম ফুকন।
কালিৰে পৰা মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ হৈছে। 46 সংখ্যক অসম আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰলোচাই। অনুষ্ঠানত অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই অসম এথলেটিকছ সন্থাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ৰাজ্যখনৰ 33খন জিলাৰ প্ৰায় 1400 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনৰ ফলত মৰিগাঁও চহৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।
আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।